এয়া আকাশবাণী। বাতৰিৰ সৈতে মই অনুজা লোপামুদ্ৰা আৰু মোৰ সৈতে আছে মৃদুস্মিতা শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, দুদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ মৰিছাছৰ ৰাজধানী পৰ্টলুইত উপস্থিত হ'ব। অসম আৰু অৰুণাচল প্ৰদেশত আজি 2025-26 বিত্তীয় বৰ্ষৰ বাবে সাধাৰণ বাজেট উত্থাপন কৰা হয়। কম্বোডিয়াৰ চিএম ৰিয়েপত আজি তৃতীয় ভাৰত কম্বোডিয়া বৈদেশিক মন্ত্ৰালয় পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হয়। ই শ্ৰম পৰ্টেলত 30,68,00,000ৰো অধিক অসংগঠিত শ্ৰমিকে পঞ্জীয়ন কৰা বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। আৰু IPLৰ সম্প্ৰচাৰৰ সময়ছোৱাত সকলো ধৰণৰ ধপাতজাতীয় সামগ্ৰী আৰু সুৰাৰ বিজ্ঞাপন নিষিদ্ধ কৰিবলৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে আহ্বান জনাইছে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ মৰিছাছৰ ৰাজধানী পৰ্টলুইত উপস্থিত হ'ব। তেওঁ মৰিছাছৰ ৰাষ্ট্ৰীয় দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী শ্ৰী মোদীৰ ভ্ৰমণ তথা অহা 12 মাৰ্চত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় দিৱস উপলক্ষে মৰিছাছত সকলোবোৰ প্ৰস্তুতি তুংগত উঠিছে বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে 1968 চনৰ 12 মাৰ্চত মৰিছাছে স্বাধীনতা লাভ কৰিছিল আৰু তাৰ পাছৰে পৰা প্ৰত্যেক বছৰে 12 মাৰ্চৰ দিনটো মৰিছাছৰ ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰি অহা হৈছে। 2015 চনৰ পাছত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এই ৰাষ্ট্ৰীয় দিৱসৰ উদযাপনত এইবাৰকে লৈ দ্বিতীয়বাৰৰ বাবে মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। মৰিছাছৰ ৰাজধানী পৰ্টলুইত হ'বলগীয়া এই দিৱসত প্ৰদৰ্শন কৰিবলগীয়া দেশখনৰ কুচকাৱাজৰ আখৰা আজি পূৰ্ণগতিত চলি আছে আৰু ভাৰতৰ কুচকাৱাজৰ এটা গোটেও ইয়াত অংশগ্ৰহণ কৰিব। এই উপলক্ষে ভাৰতীয় নৌসেনা বাহিনীৰ এখন জাহাজ মৰিছাছত উপস্থিত হৈছে আৰু ভাৰতীয় বায়ুসেনাৰ আকাশগংগা স্কাই ডাইভিঙৰ দলটোৱেও এই ৰাষ্ট্ৰীয় দিৱসত ভাগ ল'ব। অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগে আজি অসম বিধানসভাত 2025-26 বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন কৰে। বিত্তমন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি ৰাজ্যখনৰ পৰৱৰ্তী বিত্তীয় বৰ্ষৰ বাজেটত ৰাজহ শিতানত 1,17,225.96 কোটি টকা আৰু মূলধনী শিতানত 38,759.18 কোটি টকা ব্যয় ধাৰ্য কৰা হৈছে। বাজেটত নতুন কোনো কৰ আৰোপৰ প্ৰস্তাৱ দিয়া হোৱা নাই। 2025-26 বিত্তীয় বছৰৰ সামৰণিত ৰাজ্যখনৰ বাজেট ঘাটিৰ পৰিমাণ 620,27,00,000 টকা হ'ব বুলি অনুমান কৰা হৈছে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ বিধানসভাতো আজি 2025-26 বিত্তীয় বৰ্ষৰ বাবে মুঠ 39,842 কোটি টকাৰ বাজেট দাখিল কৰা হয়। ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী তথা বিত্তমন্ত্ৰী চাওনা মেইনে আজি বিধানসভাত প্ৰায় 964,50,00,000 টকাৰ ঘাটি বাজেটখন দাখিল কৰে। এই বাজেটত ৰাজহ আদায়ৰ পৰিমাণ 34,544 কোটি টকা ধাৰ্য কৰা হৈছে। বাজেটত শিক্ষাৰ ক্ষেত্ৰত 3,000 কোটি আৰু স্বাস্থ্যৰ ক্ষেত্ৰত 369 কোটি টকা আবণ্টন দিয়া হৈছে। কেন্দ্ৰীয় চৰকাৰে আজি চলিত বিত্তীয় বৰ্ষত প্ৰকৃত অতিৰিক্ত 51,462 কোটি টকা ব্যয়ৰ বাবে সদনৰ অনুমোদন বিচাৰে। আজি লোকসভাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয়টো পৰিপূৰক দাবী মঞ্জুৰি দাখিল কৰে। এই অতিৰিক্ত ব্যয়ৰ 12,000 কোটি টকা সাৰৰ ৰাজসাহায্যত আৰু 13,000 কোটিৰো অধিক টকা অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীসকলৰ পেঞ্চনৰ বাবে ব্যৱহাৰ কৰা হ'ব। তদুপৰি 8,476 কোটি টকা প্ৰতিৰক্ষা পেঞ্চন আৰু 5,322 কোটি টকা দূৰসংযোগ বিভাগৰ বাবে ব্যয় কৰা হ'ব। কম্বোডিয়াৰ চিএম ৰিয়েপত আজি তৃতীয় ভাৰত কম্বোডিয়া বৈদেশিক মন্ত্ৰালয় পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হয়। আজিৰ বৈঠকত ৰাজনৈতিক সহযোগিতা, বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু সুৰক্ষা, বিকাশ, সহযোগ, ঐতিহ্য সংৰক্ষণকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত দুয়োখন দেশৰ মাজত থকা দ্বিপাক্ষিক সহযোগিতা সম্পৰ্কত আলোচনা কৰা হয়। লগতে পাৰস্পৰিক স্বাৰ্থজড়িত কেইবাটাও আঞ্চলিক আৰু বহুমাত্ৰিক বিষয়ত দুয়োপক্ষই মত বিনিময় কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিযোগে প্ৰকাশ কৰা অনুসৰি বৈঠকত দুয়োখন দেশে বিভিন্ন ক্ষেত্ৰত থকা দ্বিপাক্ষিক কাৰ্যকলাপ সন্দৰ্ভত সন্তোষ প্ৰকাশ কৰাৰ লগতে স্বাস্থ্য আৰু ডিজিটেল প্ৰযুক্তিৰ দৰে বিষয়সমূহত সহযোগিতাৰ নতুন পৰিসৰ অন্বেষণ কৰাৰ সন্দৰ্ভত সন্মতি প্ৰকাশ কৰে। আজিৰ বৈঠকত ভাৰতীয় প্ৰতিনিধি দলটোক সচিব জয়দীপ মজুমদাৰে নেতৃত্ব প্ৰদান কৰে আৰু কম্বোডিয়াৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় তথা আন্তৰ্জাতিক সহযোগিতাৰ ৰাজ্য সচিব ডঃ ইউএন খ্যাঙে কম্বোডিয়াৰ প্ৰতিনিধি দলটোৰ নেতৃত্ব বহন কৰে। উল্লেখযোগ্য যে ভাৰতৰ এক্ট ইষ্ট নীতি আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় দৃষ্টিভংগীৰ বাবে কম্বোডিয়া অন্যতম গুৰুত্বপূৰ্ণ স্তম্ভ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে পঞ্জাব আৰু কেন্দ্ৰীয় শাসিত অঞ্চল চণ্ডীগড়লৈ যাব। ভ্ৰমণকালত ৰাষ্ট্ৰপতিগৰাকীয়ে চণ্ডীগড়স্থিত পঞ্জাব কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু বাথিন্দাত থকা সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান এইমছৰ সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰিব। এই সময়ছোৱাত পঞ্জাবৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে শ্ৰীমতী মুৰ্মুক সংগ দিব। ৰাষ্ট্ৰপতিগৰাকীৰ কাৰ্যসূচীসমূহৰ বাবে ইতিমধ্যে কটকটীয়া নিৰাপত্তাকে ধৰি সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। শ্ৰোতাই বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক মৃদুস্মিতা শৰ্মাৰ পৰা।
কেন্দ্ৰীয় চৰকাৰে ই শ্ৰম পৰ্টেলত 30,68,00,000ৰো অধিক অসংগঠিত শ্ৰমিকে পঞ্জীয়ন কৰা বুলি প্ৰকাশ কৰিছে। আজি লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ দপ্তৰৰ ৰাজ্যমন্ত্ৰী সুশ্ৰী শোভা কাৰান্তলাজেই এই তথ্য প্ৰকাশ কৰি কয় যে পঞ্জীয়নভুক্ত শ্ৰমিকসকলৰ ভিতৰত 53%তকৈও অধিক মহিলা শ্ৰমিক। কেইবাটাও কেন্দ্ৰীয় মন্ত্ৰালয় আৰু দপ্তৰৰ 13খনকৈ আঁচনি ই শ্ৰম পৰ্টেলৰ সৈতে সংযোজিত হৈ থকা বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। এই আঁচনিসমূহৰ ভিতৰত পি এম স্বনিধি, প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা, প্ৰধানমন্ত্ৰী জীৱনজ্যোতি বীমা যোজনা, আয়ুষ্মান ভাৰত, প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা অন্যতম। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলে কৈছে যে জল জীৱন মিছনৰ জৰিয়তে গ্ৰামাঞ্চলৰ 80%তকৈও অধিক জনসাধাৰণে খোৱাপানীৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে। ৰাজ্যসভাৰ এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত শ্ৰীপাটিলে কয় যে 2019 চনত গ্ৰামাঞ্চলৰ কেৱল 16% আৱাসীয়েহে খোৱাপানীৰ সংযোজী ব্যৱস্থাৰ সুবিধা লাভ কৰিছিল। তেওঁ লগতে কয় যে বিশ্ব স্বাস্থ্য সংস্থাৰ এক তথ্য অনুসৰি এই মিছনে পানীৰ দ্বাৰা উদ্ভৱ হোৱা বেমাৰৰ পৰা মৃত্যু হ'ব পৰা 4,00,000 লোকৰ মৃত্যুক প্ৰতিৰোধ কৰিবলৈকো সক্ষম হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ IPLৰ উদ্যোক্তাসকললৈ জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি খেলৰ সম্প্ৰচাৰৰ সময়ছোৱাত সকলো ধৰণৰ ধপাতজাতীয় সামগ্ৰী আৰু সুৰাৰ বিজ্ঞাপন নিষিদ্ধ কৰিবলৈ আহ্বান জনাইছে। স্বাস্থ্য সেৱাৰ সঞ্চালক প্ৰধানে IPLৰ অধ্যক্ষ অৰুণ সিং ধুমললৈ প্ৰেৰণ কৰা এখন পত্ৰত ইয়াৰ লগতে IPLৰ উদ্যোগত হ'বলগীয়া সকলো ধৰণৰ অনুষ্ঠানত এনেধৰণৰ সামগ্ৰীৰ বিক্ৰী নিষিদ্ধ কৰিবলৈও আহ্বান জনাইছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদলৈও প্ৰেৰণ কৰা পত্ৰখনত দেশত চিন্তাজনকভাৱে বাঢ়ি অহা অসংক্ৰামক ৰোগসমূহৰ ক্ষেত্ৰত ধপাত আৰু সুৰা অন্যতম শক্তিশালী কাৰক বুলি উল্লেখ কৰি ইয়াক প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত IPLৰ সহযোগিতা কামনা কৰা হৈছে। উল্লেখযোগ্য যে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ 18 সংস্কৰণ অহা 22 মাৰ্চত আৰম্ভ হ'ব। আগন্তুক হোলী উৎসৱ উপলক্ষে উত্তৰ ৰেলৱেই যাত্ৰীসকলৰ সুবিধা হোৱাকৈ 4খন বিশেষ ৰেলৰ চলাচল আৰম্ভ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত এখন সংবাদমেলত অংশগ্ৰহণ কৰি উত্তৰ ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া হিমাংশু শেখৰ উপাধ্যায়ে জনাইছে যে যাত্ৰীসকলৰ সুবিধাৰ্থে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁ উল্লেখ কৰে যে ৰাষ্ট্ৰীয় ৰাজধানীৰ নতুন দিল্লী, আনন্দ বিহাৰ, হজৰত নিজামুদ্দিন ৰেলৱে ষ্টেচনত যাত্ৰীৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা, অতিৰিক্ত নিয়ন্ত্ৰণ কক্ষ আৰু যাত্ৰী জিৰণি চৰাৰ ব্যৱস্থা কৰা হৈছে। প্ৰয়োজন সাপেক্ষে কেইবাখনো নতুন ৰেলৰ ব্যৱস্থা কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। তেওঁ লগতে উল্লেখ কৰে যে কেৱল বৈধ টিকটৰ জৰিয়তে যাত্ৰা কৰিব বিচৰা যাত্ৰীসকলেহে প্লেটফৰ্মত প্ৰৱেশ কৰিব পাৰিব। আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা 9:30 বজাত অনলাইন বিত্তীয় প্ৰৱঞ্চনা সন্দৰ্ভত ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয়ক কেন্দ্ৰৰ সঞ্চালক নিশান্ত কুমাৰ আৰু দিল্লী আৰক্ষীৰ বিশেষ কোষৰ যুটীয়া আয়ুক্ত ৰজনীশ গুপ্তাৰ সৈতে বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্ৰহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 011-23-42-1050 আৰু 011-23-34-4444 নম্বৰত ফোন কৰি বিত্তীয় প্ৰৱঞ্চনক চিনাক্ত কৰাৰ লগতে তেওঁলোকৰ বিৰুদ্ধে ক'ত অভিযোগ দাখিল কৰিব পাৰি, লগতে এনে প্ৰৱঞ্চনা কিদৰে এৰাই চলিব পাৰি সেই সন্দৰ্ভত সমল ব্যক্তিসকলক প্ৰশ্ন সুধিব পাৰিব। শ্ৰোতাসকলে হোৱাটছএপ যোগে 9289094044 নম্বৰলৈও প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব। মহিলা প্ৰিমিয়াৰ লীগৰ এখন খেলত আজি মুম্বাই ইণ্ডিয়ানছ গুজৰাট জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। দুদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ মৰিছাছৰ ৰাজধানী পৰ্ট লুইত উপস্থিত হ'ব। অসম আৰু অৰুণাচল প্ৰদেশত আজি 2025-26 বিত্তীয় বৰ্ষৰ বাবে সাধাৰণ বাজেট উত্থাপন কৰা হয়। কম্বোডিয়াৰ CM ৰিয়েপত আজি তৃতীয় ভাৰত কম্বোডিয়া বৈদেশিক মন্ত্ৰালয় পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হয়। ই শ্ৰম পৰ্টেলত 30,68,00,000ৰো অধিক অসংগঠিত শ্ৰমিকে পঞ্জীয়ন কৰা বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে আৰু IPLৰ সম্প্ৰচাৰৰ সময়ছোৱাত সকলো ধৰণৰ ধপাতজাতীয় সামগ্ৰী আৰু সুৰাৰ বিজ্ঞাপন নিষিদ্ধ কৰিবলৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে আহ্বান জনাইছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।